গীতমালা 132 অধ্যায় যাত্রার সংগীত। হে জিহুৱা, তুমি দাউদৰ পক্ষত থাকি তেওঁ সহন কৰা, সকলো ক্লেশ সোঁৱৰণ কৰা। তেওঁ কেনেকৈ জিহুৱাৰ ওচৰত শপত খাইছিল, জাকোবৰ সৰ্বশক্তিমান জনাৰ ওচৰত সংকল্প কৰিছিল। তেওঁ কৈছিল, মই নিজ গৃহত প্ৰৱেশ নকৰিম, নিজৰ শয্যাটো শয়ন নকৰিম, মই মোৰ চকুক নিদ্ৰা যাবলৈ নিদিম, চকুৰ পতাক তণ্ডা মগ্ন হবলৈ নিদিম, যেতিয়ালৈকে মই জিহুৱাৰ কাৰণে এক স্থান বিচাৰি নাপাওঁ, জাকোবৰ সৰ্বশক্তিমান জনাৰ কাৰণে এক আৱাস বিচাৰি নাপাওঁ। চোৱা, আমি ইফ্ৰাথাত এই বিষয়ে শুনিছিলোঁ, কিন্তু জিয়াৰৰ পথাৰত তাক পালোঁ। আহা, আমি তেওঁৰ আৱাসলৈ যাওঁ, তেওঁৰ চৰণ তলত প্ৰণিপাত কৰোঁ। হে জিহুৱা, উঠা, তোমাৰ বিশ্ৰাম স্থানলৈ আহা, তুমি আহা আৰু তোমাৰ শক্তিৰ চন্দুক আহক, তোমাৰ পুৰোহিতসকলে ধাৰ্মিকতাৰ ৰূপ বস্ত্ৰ পিন্ধক, তোমাৰ ভক্তগণে আনন্দৰ ধ্বনি কৰক, তোমাৰ দাস দাউদৰ কাৰণে তোমাৰ অভিষিক্ত ৰজাক তুমি বিমুখ নকৰিবা। জিহুৱাই দাউদৰ আগত নিশ্চিতৰূপে এই শপত খালে, তেওঁ তাৰ পৰা কেতিয়াও বিচলিত নহ'ব। তোমাৰ ঔৰসত জন্মা সন্তানসকলৰ এজনকহে মই তোমাৰ সিংহাসনত বহুৱাম। তোমাৰ সন্তানসকলে যদি মোৰ নিয়মটি পালন কৰে আৰু মই দিয়া আদেশবোৰ মানি চলে, যিবোৰ মই তেওঁলোকক শিকাম, তেন্তে তেওঁলোকৰ সন্তানসকলেও চিৰকাললৈকে তোমাৰ সিংহাসনত বহিব। কিয়নো জিহুৱাই চিউনক মনোনীত কৰিলে, তেওঁ নিজৰ আৱাসৰ কাৰণে তাকে বিচাৰিলে। তেওঁ ক'লে, এয়ে মোৰ চিৰকালৰ বিশ্ৰাম স্থান, মই এই স্থানতে বাস কৰিম, কিয়নো মই ইয়াকে ইচ্ছা কৰিলোঁ। মই চিউনৰ খাদ্য বস্তুক অধিক আশীৰ্বাদ কৰিম, মই ইয়াৰ দৰিদ্ৰ লোকসকলক আহাৰেৰে তৃপ্ত কৰিম, মই ইয়াৰ পুৰোহিতসকলক পৰিত্ৰাণ ৰূপ বস্ত্ৰ পিন্ধাম, ইয়াৰ ভক্তসকলে উচ্চ স্বৰেৰে আনন্দ ধ্বনি কৰিব, তাতে মই দাউদৰ বংশৰ পৰা এজনক মহান ৰজা পাতিলোঁ, মই সংৰক্ষণৰ কাৰণে মোৰ নিৰ্বাচিত এজনক ৰজাস্বৰূপে নিযুক্ত কৰিলোঁ, মই তেওঁৰ শত্ৰুবোৰক লজ্জাৰ ৰূপ বস্ত্ৰ পিন্ধাম, কিন্তু তেওঁ মূৰত হলে তেওঁ কীৰ্তি জিলিকি থাকিব।